وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
نِتْجَ عَمِي تُمَالَكُكْ سِسْتِي كُرِسُو তাৰ পিছত আমিয়েই তোমালোকক আকৃতি প্ৰদান কৰিছোঁ। তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছিলোঁ আদমক সাজদা কৰা, ফলত ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিছিল, সি সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'ল।